আজিকালি গিফট দিয়াটো কষ্টকৰ হৈছে। সস্তা দিও, দামী দিও নে ইউজফুল দিও?
সাক্ষী, তয়ো মোৰ দৰে গছপুলি উপহাৰ দিয়া কৰ।
গছপুলি?
অঁ, ই মনত থকা উপহাৰ হ'ব, আমাৰ বাবেও, পৰিৱেশৰ বাবেও।
কিন্তু কি গছপুলি দিওঁ?
তুলসী, এলোভেৰা বা আমলখি আদিৰ গছপুলি দে। ইয়াৰ ঔষধীয় গুণো আছে আৰু পৰিৱেশৰ উপকাৰীও হয়।
আমি টঙালি বান্ধি ললো, গ্ৰীণ গুড ডিড আপোন কৰিলো, প্ৰদূষণ মুক্ত পৰিৱেশ গঢ়িলো। পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা জনহিতাৰ্থে জাৰি।